দ্বিতীয় করিন্থিয়া অধ্যায় দুই। কিন্তু মই মনৰ দুখেৰে তোমালোকৰ ওচৰলৈ আকৌ নাযাওঁ বুলি নিশ্চয় কৰিলো, কিয়নো মই যদি তোমালোকক দুঃখিত কৰো তেন্তে মোক আনন্দিত কৰোতা কোন থাকিব? কেৱল মোৰ দৰে দুখী সেই লোকেহে হব। মোৰ আনন্দত যে তোমালোক সকলোৰে আনন্দ হয় তোমালোকত এই দৃঢ় প্ৰত্যয় কৰি, যিবিলাকৰ পৰা মই আনন্দ পাবলগীয়া তেওঁবিলাকৰ পৰা মই যোৱা কালত যেন মনত দুখ নাপাওঁ, এইকাৰণে তোমালোকলৈ সেই কথা লিখিলো। তোমালোক দুখিত হবলৈ নহয়, কিন্তু তোমালোকলৈ মোৰ যি অতি অধিক প্ৰেম তাক তোমালোকে জানিবলৈহে। বহু ক্লেশেৰে, হৃদয়ৰ ব্যাকুলতাৰে আৰু অশেষ চকুলোৰে মই তোমালোকলৈ লিখিলো। কিন্তু যদি কোনোৱে দুখ দিলে তেওঁ অকল মোক দিলে এনে নহয়, ভাগে 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 যে বুলিছো তাক অতি দোষী নকৰিবলৈহে কৈছো। তোমালোক সকলোকে দুখ দিলে, এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তি তেওঁলৈ আঁতিব। এতেকে তাতকৈ এনে মানুহ অতিৰিক্ত মনৰ দুখত যেন মগ্ন নহয়, এইকাৰণে তোমালোকে তেওঁক ক্ষমা আৰু সান্তনা কৰা ভাল। এইকাৰণে সেই মানুহলৈ তোমালোকৰ প্ৰেম থিৰ থাকিবলৈ মই তোমালোকক মিনতি কৰিছো, কিয়নো সকলো কথা তোমালোক আজ্ঞাধীন হোৱা নে নোহোৱা তাৰ প্ৰমাণ পাবৰ আশয়েৰে লিখিলো। কিন্তু তোমালোকে যাৰ যি দোষ ক্ষমা কৰা তাক ময়ো ক্ষমা কৰো, কিয়নো চয়তানে যেন আমাৰ ওপৰত চল নাপায়, এই নিমিত্তে মই যদি কিবা ক্ষমা কৰিলো তেন্তে যি ক্ষমা কৰিলো খ্ৰীষ্টৰ সাক্ষাতে তোমালোকৰ নিমিত্তেই তাক কৰিলো।
কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।
খ্ৰীষ্টৰ শুভবাৰ্তাৰ কাৰণে মই ত্ৰোৱালৈ আহিলত প্ৰভুত মোলৈ এখন দুৱাৰ মুকলি হোৱাটো, মোৰ ভাই তিতক নোপোৱাত মোৰ আত্মাত একো শান্তি নাপাল, তাতে তেওঁবিলাকৰ পৰা বিদায় লৈ মাকিদনিয়ালৈ আহিল।
যিজনাই আমাক পৰজাতি হোৱা শত্ৰুৰ দৰে লৈ খ্ৰীষ্টত জয়যাত্ৰা কৰে আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতে প্ৰকাশ কৰে, সেই ঈশ্বৰ ধন্য। কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰবিলাকৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। এওঁবিলাকলৈ মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গোন্ধ, তেওঁবিলাকলৈ জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গোন্ধ। আৰু এনে কৰ্মযোগ্য কোন আছে? কিয়নো অধিকভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাজ দিওঁ তা নহওঁ, কিন্তু অকপটাৰে কোৱাৰ দৰে আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে আমি ঈশ্বৰৰ সাক্ষাতে খ্ৰীষ্টত কথা কওঁ।